প্ৰথম চমুৱেল 19 অধ্যায়। ডায়ুদৰ লগত চৌলৰ অলপদিনীয়া মিল। ডায়ুদ পলাই যোৱা। চৌলে তেওঁৰ পুত্ৰ জোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত ডায়ুদক বধ কৰাৰ কথা ক'লে, কিন্তু চৌলৰ পুত্ৰ জোনাথনে ডায়ুদক ভাল পাইছিল। সেয়ে জোনাথনে ডায়ুদক ক'লে, মোৰ পিতৃ চৌলে আপোনাক বধ কৰিবলৈ চেষ্টা কৰিছে, সেয়ে ৰাতিপুৱা নিজে সাৱধান থাকিব আৰু গোপন ঠাইত নিজে লুকাই থাকিব। আপুনি য'ত আছিল ময়ো ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ'ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক'ম। তাত মই যদি কিবা বিষয় জানিব পাৰোঁ তেনেহ'লে আপোনাক ক'ম। তাৰপাছত জোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত ডায়ুদৰ বিষয়ে ভাল কথাবোৰ ক'লে। ৰজাৰ দাস ডায়ুদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই আৰু তেওঁৰ সকলো কৰ্ম আপোনাৰ পক্ষে অতি মংগলজনক। তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টিয়াৰ মহাবীৰক বধ কৰিলে আৰু জিহুৱাই সকলো ইজৰাইলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল, তেনেহ'লে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ ডায়ুদক বধ কৰি নিৰ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে? চৌলে জোনাথনৰ কথা শুনি শপত খাই ক'লে, জিহুৱাৰ জীৱনৰ শপত, তেওঁক বধ কৰা নহ'ব। জোনাথনে ডায়ুদক মাতি আনি সেই সকলো কথা তেওঁক জনালে আৰু জোনাথনে ডায়ুদক চৌলৰ ওচৰলৈ আনিলে। তাতে তেওঁ আগৰ দৰে তেওঁৰ সন্মুখত থাকিল। তাৰপাছত পুনৰাই যুদ্ধ হ'ল। ডায়ুদে বাহিৰলৈ ওলাই গৈ পলেষ্টিয়াসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ মাজত মহাসংহাৰ কৰিলে। তাতে তেওঁ সন্মুখৰ পৰা তেওঁলোক পলাই গ'ল। যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল আৰু ডায়ুদে বাদ্য বজাই আছিল, সেই সময়ত জিহুৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁৰ স্থিতি ল'লে। চৌলে যাঠিয়ে ডায়ুদক বেৰৰ সৈতে হালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আঁতৰি যোৱাত তেওঁ যাঠি বেৰত সোমালে। ডায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে। ডায়ুদক ৰখি থাকিবলৈ তেওঁ ঘৰলৈ বাৰ্তাবাহক পঠালে, যাতে তেওঁ ৰাতিপুৱা ডায়ুদক বধ কৰিব পাৰে। ডায়ুদৰ ভাইজা মিখলে তেওঁক ক'লে, আপুনি যদি আজি ৰাতিয়েই নিজৰ প্ৰাণ ৰক্ষা নকৰে তেনেহ'লে কাইলৈ আপোনাক তেওঁ বধ কৰিব। সেয়ে মিখলে খিৰিকীৰে ডায়ুদক তললৈ নমাই দিলে। তাতে তেওঁ পলাই গৈ নিজকে ৰক্ষা কৰিলে আৰু মিখলে গৃহদেৱতাৰ মূৰ্তি লৈ বিচনাত থলে আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাৰু এটা দি তাক কাপোৰেৰে ঢাকি ৰাখিলে। যেতিয়া চৌলে ডায়ুদক ধৰিবলৈ বাৰ্তাবাহকক পঠালে, তেতিয়া মিখলে ক'লে, তেওঁ নৰিয়া পৰিছে। তাতে চৌলে ডায়ুদক চাবলৈ বাৰ্তাবাহকক পঠাই ক'লে, মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা। তাতে বাৰ্তাবাহকসকল যেতিয়া ভিতৰলৈ গ'ল, তেতিয়া দেখিলে সেই গৃহৰ দেৱতাৰ মূৰ্তি আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাৰু আছিল। তেতিয়া চৌলে মিখলক ক'লে, তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ হতটো কিয় পলাই সাৰিবলৈ দিলি? তাতে মিখলে চৌলক উত্তৰ দিলে, তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম। এইদৰে পাছত ডায়ুদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমুৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰ কথা তেওঁক ক'লে। তাৰপাছত তেওঁ আৰু চমুৱেল দুয়ো গৈ নায়ুটত নিবাস কৰিলে। পাছত চৌলক কোনোবাই ক'লে যে ডায়ুদ ৰামাৰ নায়ুটত আছে। তেতিয়া চৌলে ডায়ুদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমুৱেলক মৌৰবীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাৱবাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। যেতিয়া চৌলক এই কথা কোৱা হ'ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাৱবাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহকক পঠালে আৰু তেওঁলোকেও ভাৱবাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে। তেওঁ সুধিলে, চমুৱেল আৰু ডায়ুদ ক'ত আছে? তেতিয়া কোনো এজনে আহি তেওঁক ক'লে, তেওঁলোক ৰামাৰ নায়ুটত আছে। তেতিয়া চৌলে ৰামাৰ নায়ুটলৈ গ'ল। ঈশ্বৰৰ আত্মা তেওঁ ওপৰতো আহিল আৰু ৰামাৰ নায়ুত নোপোৱালৈকে তেওঁ ভাৱবাণী প্ৰচাৰ কৰি গৈ থাকিল আৰু নিজৰ কাপোৰ হুলুকাই চমুৱেলৰ আগত ভাৱবাণী প্ৰচাৰ কৰিলে। গোটেই ৰাতি আৰু দিন উদংগাৰে পৰি থাকিল। এইকাৰণে লোকসকলে ক'লে, চৌলো জানো ভাৱবাদীসকলৰ মাজৰ এজন।